শ্ৰী এন কোটেশ্বৰ সিং। সংক্ষিপ্ত বৃত্তান্ত। 1963 চনৰ 1 মাৰ্চত মণিপুৰৰ ইম্ফলত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ মণিপুৰৰ প্ৰথম মহাধিবক্তা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এন ইবতম্বী সিং আৰু মাতৃ শ্ৰীমতী এন গোমতী দেৱী। ৰামকৃষ্ণ মিছন বিদ্যাপীঠ পুৰুলীয়া, পশ্চিমবংগৰ পৰা স্কুলীয়া শিক্ষা আৰু শ্বিলঙৰ ছেইণ্ট এন্থনিজ কলেজৰ পৰা বিজ্ঞানৰ প্ৰাক বিশ্ববিদ্যালয় পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত 1983 চনত দিল্লী বিশ্ববিদ্যালয়ৰ কিৰৰিমল কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। 1986 চনত দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইনৰ ডিগ্ৰী LLB লাভ কৰে আৰু 1986 চনত ওকালতি আৰম্ভ কৰে। 1992 চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ অধীনত 6 মাহৰ কমনৱেলথ ইয়ং লয়াৰ্ছ কোৰ্ছত অংশগ্ৰহণ কৰে। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত কিছুদিন ওকালতি কৰাৰ পিছত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ উমৈহতীয়া উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত ওকালতি আৰম্ভ কৰে। লগতে কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধীকৰণ গুৱাহাটী আৰু মণিপুৰৰ নিম্ন আদালতসমূহতো তেওঁ ওকালতি কৰিছিল। মণিপুৰ চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগ আৰু ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠানৰ তেওঁ স্থায়ী পৰামৰ্শদাতা আছিল। লগতে তদন্ত আয়োগ আইন 1952ৰ অধীনত গঠন কৰা মণিপুৰৰ কেইবাখনো আয়োগত তেওঁ উপস্থিত আছিল। 31 মাৰ্চ 2008 তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। 3 নৱেম্বৰ 2007 পৰা বেঞ্চলৈ পদোন্নীত হোৱাৰ আগলৈকে তেওঁ মণিপুৰৰ মহাধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 17 অক্টোবৰ 2011 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আৰু 7 নৱেম্বৰ 2012 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। 23 মাৰ্চ 2013 মণিপুৰ উচ্চ ন্যায়ালয় স্থাপন হোৱাৰ পিছত তেওঁ উক্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। 1 জুলাই 2017 পৰা 8 ফেব্ৰুৱাৰী 2018 আৰু পুনৰ 30 ফেব্ৰুৱাৰী 2018 পৰা 17 মে 2018 তেওঁ মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। 2018 চনৰ 28-30 মে তেওঁ পেৰিছৰ ইউনেস্কোত শিশুৰ ন্যায় সম্পৰ্কীয় বিশ্ব কংগ্ৰেছত অংশগ্ৰহণ কৰিছিল। 2018 চনৰ 10-14 ছেপ্টেম্বৰলৈ ৱাশ্বিংটন DC আৰু কেলিফৰ্নিয়াৰ অৰেঞ্জ কাউণ্টিত অনুষ্ঠিত হোৱা সন্ত্ৰাসবাদ প্ৰতিৰোধ পৰ্যায় 2 প্ৰশিক্ষণৰ ওপৰত কৰ্মশালা ৱৰ্কশ্বপ অন কাউণ্টাৰ টেৰৰিজিম ফেজ 2 ট্ৰেইনিঙত অংশগ্ৰহণ কৰা 8খন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এটি দলৰ তেওঁ এজন সদস্য আছিল। গুৱাহাটী উচ্চ ন্যায়ালয়লৈ বদলি হোৱাৰ পিছত 11 অক্টোবৰ 2018 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ বৰ্তমান অসম ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ কাৰ্যবাহী অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় আইন সেৱা কৰ্তৃপক্ষৰ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ সদস্য আৰু ভূপালৰ ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীৰ পৰিচালনা সমিতিৰ সদস্য।